বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক। এতিয়া প্ৰধান বাতৰিৰ ভিতৰত আছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নিশা 8 বজাত দেশবাসীক উদ্দেশ্যি ভাষণ দিব। ভাৰত আৰু পাকিস্তানৰ মাজত সামৰিক অভিযানৰ সঞ্চালক প্ৰধান পৰ্যায়ৰ বৈঠক আজি সন্ধিয়া অনুষ্ঠিত হয়। বায়ুসেনাৰ সামৰিক অভিযানৰ সঞ্চালক প্ৰধান এয়াৰ মাৰ্শেল এ কে ভাৰতীয়ে কয় যে সন্ত্ৰাসবাদী আৰু সন্ত্ৰাসবাদক সমৰ্থন কৰা আন্তঃগাঁথনিৰ বিৰুদ্ধে ভাৰতে যুঁজ দিছিল, পাকিস্তানী সেনাৰ সৈতে নহয়। দেশৰ জনসাধাৰণৰ নিৰাপত্তা আৰু সুৰক্ষা নিশ্চিত কৰাৰ বাবে 10টা কৃত্ৰিম উপগ্ৰহই 24 ঘণ্টাই অহৰহ কাম কৰি আছে বুলি ইছৰোৰ অধ্যক্ষ ডঃ ভি নাৰায়ণনে প্ৰকাশ কৰিছে। আৰু জনপ্ৰিয় ক্ৰিকেটাৰ বিৰাট কোহলীয়ে টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নিশা 8 বজাত দেশবাসীক উদ্দেশ্যি ভাষণ দিব। পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত ভাৰতে চলোৱা অপাৰেচন সিন্দুৰ সন্দৰ্ভত শ্ৰীমোদীয়ে দেশবাসীক সম্বোধন কৰিব। উল্লেখযোগ্য যে এই নৃশংস আক্ৰমণত সন্ত্ৰাসবাদীয়ে 25 জন ভাৰতীয় নাগৰিক আৰু 1জন নেপালী নাগৰিকক হত্যা কৰিছিল। প্ৰত্যুত্তৰত ভাৰতে সিন্দুৰ অভিযানৰ জৰিয়তে পাকিস্তানৰ বহুকেইটা সন্ত্ৰাসবাদী ঘাটি ধবংস কৰাৰ লগতে শতাধিক সন্ত্ৰাসবাদী নিশেষ কৰে। ইয়াৰ পূৰ্বে আজি বিয়লি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ নতুন দিল্লীৰ বাসগৃহত এখন উচ্চ পৰ্যায়ৰ বৈঠকত অধ্যক্ষতা কৰে। বৈঠকত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ, ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত ডোভাল, চীফ অব ডিফেন্স ষ্টাফ জেনেৰেল অনিল চৌহানকে ধৰি তিনিওটা বাহিনীৰ মুৰববী তথা কেইবাগৰাকী শীৰ্ষ বিষয়াই অংশগ্ৰহণ কৰে। ভাৰত আৰু পাকিস্তানৰ মাজত সামৰিক অভিযানৰ সঞ্চালক প্ৰধান পৰ্যায়ৰ বৈঠক আজি সন্ধিয়া অনুষ্ঠিত হয়। ইয়াৰ পূৰ্বে বৈঠকখন দিনৰ 12 বজাত অনুষ্ঠিত হোৱাৰ কথা আছিল। বায়ুসেনাৰ সামৰিক অভিযানৰ সঞ্চালক প্ৰধান এয়াৰ মাৰ্শেল এ কে ভাৰতীয়ে কয় যে সন্ত্ৰাসবাদী আৰু সন্ত্ৰাসবাদক সমৰ্থন কৰা আন্তঃগাঁথনিৰ বিৰুদ্ধেহে ভাৰতে যুঁজ দিছিল, পাকিস্তানী সেনাৰ বিৰুদ্ধে নহয়। পাকিস্তানী সেনাই এই ক্ষেত্ৰত হস্তক্ষেপ কৰি ভাৰতীয় সশস্ত্ৰ বাহিনীক প্ৰত্যুত্তৰ দিবলৈ বাধ্য কৰোৱাটো দুখৰ বিষয় বুলি সঞ্চালক প্ৰধানগৰাকীয়ে মন্তব্য কৰে। নতুন দিল্লীত আজি অপাৰেচন সিন্দুৰ সন্দৰ্ভত এখন সংবাদমেলত অংশ লৈ এয়াৰ মাৰ্শেলগৰাকীয়ে সেনাবাহিনীয়ে এই অভিযানৰ সময়ত কেনেদৰে দেশৰ অসামৰিক লোক আৰু সামৰিক আন্তঃগাঁথনিৰ ক্ষতি পাৰ্যমানে কম কৰে সেই সন্দৰ্ভত সবিশেষ প্ৰকাশ কৰে। তেওঁ সশস্ত্ৰ সেনাবাহিনীৰ সংহত বায়ু প্ৰতিৰক্ষা ব্যৱস্থাৰ কথা উল্লেখ কৰি কয় যে ইয়াত প্ৰতিৰক্ষা, নৌ আৰু বায়ুসেনাৰ প্ৰতিৰক্ষা ব্যৱস্থা অন্তৰ্ভুক্ত হৈ আছে। পাকিস্তানে বহুসংখ্যক ড্ৰোন আৰু মানৱবিহীন যুদ্ধ বিমানেৰে আক্ৰমণ কৰাৰ কথা প্ৰকাশ কৰি শ্ৰীভাৰতীয়ে কয় যে এই আক্ৰমণক সুপ্ৰশিক্ষিত বায়ুসেনাৰ জোৱান তথা থলুৱাভাৱে বিকশাই তোলা ছফ্ট আৰু হাৰ্ড কিল কাউণ্টাৰ UAS ব্যৱস্থাৰে প্ৰতিহত কৰা হয়। বিগত সপ্তাহত শত্ৰুপক্ষৰ সৈতে হোৱা সংঘৰ্ষৰ পৰিণতি সন্দৰ্ভত এয়াৰ মাৰ্শেলগৰাকীয়ে কয় যে চীনত নিৰ্মিত পাকিস্তানৰ PL-15 ক্ষেপণাস্ত্ৰ লক্ষ্যভ্ৰষ্ট হয় আৰু লয়টাৰ গোলা বাৰুদ তথা মানৱবিহীন যুদ্ধ বিমানো ধবংস কৰা হয়। ভাৰতৰ প্ৰত্যাক্ৰমণ সন্দৰ্ভত সঞ্চালক প্ৰধানগৰাকীয়ে নূৰ খান আৰু ৰাম ইয়াৰ খান বায়ুসেনা ঘাটিত আক্ৰমণৰ কথা উল্লেখ কৰি কয় যে ভাৰতে শত্ৰুপক্ষৰ প্ৰতিটো ক্ষেত্ৰতে লক্ষ্য কৰি লয়। শ্ৰীভাৰতীয়ে এই অভিযানত সীমান্ত সুৰক্ষা বাহিনীৰ সহযোগিতাৰ প্ৰশংসা কৰে। তেওঁ কয় যে তিনিওটা বাহিনীৰ মাজৰ পূৰ্ণ সহযোগিতাই অপাৰেচন সিন্দুৰ সফল হোৱাত সহায় কৰিলে। এই অভিযানৰ প্ৰতি চৰকাৰ, বিভিন্ন বিভাগ আৰু সংস্থাৰ লগতে 140 কোটি ভাৰতীয় নাগৰিকৰ পূৰ্ণ সমৰ্থন আছিল বুলি শ্ৰীভাৰতীয়ে প্ৰকাশ কৰে। কেন্দ্ৰীয় চৰকাৰে শেহতীয়া সংবাদমেলত পাকিস্তানী সেনাৰ কেতবোৰ দাবী ভুৱা বুলি প্ৰকাশ কৰিছে। পাকিস্তানে ভাৰতৰ কিছু সংবাদ মাধ্যমে ভাৰতীয় বিমান ঘাটি ক্ষতিগ্ৰস্ত হোৱাৰ কথা স্বীকাৰ কৰিছে বুলি মিছা দাবী কৰিছিল। প্ৰেছ ইনফৰমেশ্যন ব্যুৰোৰ ফেক্ট চেক গোটে প্ৰকাশ কৰা মতে পাকিস্তানে ইয়াৰ প্ৰমাণ হিচাপে বিসংগতিপূৰ্ণ ভিডিঅ' প্ৰচাৰ কৰি নিজৰ জনসাধাৰণকে বিপথে পৰিচালিত কৰিছে। পাকিস্তানৰ অন্তৰ্বৰ্তী সেনা জনসম্পৰ্ক মহানিৰ্দেশকে কালি এখন সংবাদমেলত ভাৰতীয় সংবাদ মাধ্যমে প্ৰচাৰ কৰা এটা সম্পূৰ্ণ ভিডিঅ'ৰ কিছু অংশ সম্পাদনা কৰি দেখুৱাইছিল। বাস্তৱিকতে সেই ভিডিঅ'টোত সেনাবাহিনীয়ে পাকিস্তানী বিমান ঘাটি ধবংস কৰাহে দেখা পোৱা গৈছিল বুলি চৰকাৰে উল্লেখ কৰিছে। দেশৰ জনসাধাৰণৰ নিৰাপত্তা আৰু সুৰক্ষা নিশ্চিত কৰাৰ বাবে 10টা কৃত্ৰিম উপগ্ৰহই 24 ঘণ্টাই অহৰহ কাম কৰি আছে বুলি ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠান ইছৰোৰ অধ্যক্ষ ডঃ ভি নাৰায়ণনে প্ৰকাশ কৰিছে। ইম্ফলৰ কেন্দ্ৰীয় কৃষি বিশ্ববিদ্যালয়ৰ 5ম সমাৱৰ্তনত অংশ লৈ অধ্যক্ষগৰাকীয়ে কয় যে দেশৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে আমাৰ 7,000 কিলোমিটাৰ দৈৰ্ঘ্যৰ উপকূল অঞ্চল নিৰীক্ষণ কৰিব লাগিব। কেন্দ্ৰীয় উপগ্ৰহ আৰু ড্ৰোন প্ৰযুক্তিৰ অবিহনে এয়া সম্ভৱ নহয় বুলি উল্লেখ কৰি শ্ৰীনাৰায়ণনে কয় যে ইছৰোই কৃষি, টেলিশিক্ষা, টেলি ঔষধ, দূৰদৰ্শনৰ সম্প্ৰচাৰ, বতৰৰ আগজাননী, পৰিৱেশ, খাদ্য সুৰক্ষা আৰু কৌশলগত খণ্ডত সেৱা আগবঢ়াই আহিছে। ইছৰোৰ পূৰ্বৰ অভিযানৰ সাফল্যৰ কথা উল্লেখ কৰি তেওঁ কয় যে 34খন দেশৰ কমেও 433টা কৃত্ৰিম উপগ্ৰহ ভাৰতৰ পৰা উৎক্ষেপণ কৰা হৈছে আৰু ইয়াৰ কক্ষপথত সফলভাৱে স্থাপন কৰা হৈছে। তেওঁ কয় যে 1975 চনলৈকে ভাৰতৰ কোনো উপগ্ৰহ প্ৰযুক্তি নথকাৰ বাবে উন্নত দেশৰ তুলনাত ভাৰত এই ক্ষেত্ৰত প্ৰায় 70 বছৰ পিছ পৰি আছিল। তেওঁ সাধাৰণ লোকৰ উন্নয়নৰ বাবে উন্নত উপগ্ৰহ প্ৰযুক্তিৰ প্ৰয়োজনীয়তাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে। ডঃ নাৰায়ণনে স্বাধীনতাৰ 100 বছৰ সম্পূৰ্ণ কৰাৰ পূৰ্বে প্ৰতিটো ক্ষেত্ৰতে ভাৰত অগ্ৰণী দেশ হিচাপে স্বীকৃত হোৱাৰ সম্ভাৱনীয়তা ব্যক্ত কৰে। ইছৰোৰ অধ্যক্ষগৰাকীয়ে উল্লেখ কৰে যে উত্তৰ পূৰ্বাঞ্চলৰ 8খন ৰাজ্যৰ প্ৰায় 100গৰাকী বিজ্ঞান শিক্ষাৰ্থীয়ে বেংগালুৰুত থকা ইছৰোৰ কেন্দ্ৰ পৰিদৰ্শন কৰাৰ সুযোগ লাভ কৰিব। উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নৰ বাবে ইছৰো আৰু ইয়াৰ ভালেসংখ্যক কৃত্ৰিম উপগ্ৰহে কাম কৰি আছে বুলিও অধ্যক্ষগৰাকীয়ে প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছত্তীশগড়ত পথ দুৰ্ঘটনাত বহুকেইজন লোকৰ মৃত্যু হোৱাৰ ঘটনাত শোক প্ৰকাশ কৰিছে। এটা বাৰ্তাত প্ৰধানমন্ত্ৰী কাৰ্যালয়ে নিহত লোককেইজনৰ নিকট আত্মীয়লৈ 2 লাখ টকা আৰু আহতসকলক 50,000 টকাৰ এককালীন সাহায্য ঘোষণা কৰিছে। ছত্তীশগড় ৰাজধানী ৰায়পুৰত কালি নিশা সংঘটিত পথ দুৰ্ঘটনাত 9গৰাকী মহিলা আৰু 4টি শিশুকে ধৰি মুঠ 13জন লোকৰ মৃত্যু হয়। দিল্লীৰ উপৰাজ্যপাল বিনয় কুমাৰ ছাক্সেনা আৰু মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই আজি দিল্লী বিধানসভাত 500 কিলোৱাট সৌৰ শক্তি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই পদক্ষেপে স্বচ্ছ শক্তি আৰু পৰিৱেশ বহন ক্ষমতাৰ প্ৰতি চৰকাৰৰ দায়বদ্ধতাক প্ৰতিফলিত কৰে। অনুষ্ঠানত ভাষণ দি দিল্লীৰ উপৰাজ্যপালগৰাকীয়ে কয় যে দিল্লী চৰকাৰে সৌৰ শক্তিৰ পদক্ষেপসমূহৰ বিষয়ে সক্ৰিয়ভাৱে প্ৰচাৰ কৰি আছে। এই প্ৰকল্পই বৰ্তমানৰ দিল্লী চৰকাৰৰ দূৰদৰ্শী দৃষ্টিভংগীৰ কথা প্ৰমাণ কৰে বুলিও তেওঁ লগতে উল্লেখ কৰে। দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই কয় যে দিল্লী চৰকাৰ স্বচ্ছ আৰু সেউজ দিল্লী গঢ়ি তোলাৰ ক্ষেত্ৰত উৎসৰ্গিত। ৰাষ্ট্ৰীয় ৰাজধানীৰ বৰ্তমানৰ বিদ্যুৎ ব্যৱহাৰ 8,000 মেগাৱাট। এই চাহিদা পূৰণৰ ক্ষেত্ৰত প্ৰত্যাহ্বানৰ সৃষ্টি হোৱা বুলি শ্ৰীগুপ্তাই উল্লেখ কৰি কয় যে 500 কিলোৱাটৰ এই সৌৰ শক্তি প্ৰকল্পই বিদ্যুতৰ খৰচ 15 লাখ টকা পৰ্যন্ত হ্ৰাস কৰিব বুলি আশা কৰা হৈছে। এই ব্যয় হ্ৰাসে দিল্লীবাসীক উপকৃত কৰিব বুলি দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে মত প্ৰকাশ কৰে। জনপ্ৰিয় ক্ৰিকেটাৰ বিৰাট কোহলীয়ে টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছে। সাম্প্ৰতিক ক্ৰিকেট বিশ্বৰ অন্যতম মহান খেলুৱৈ হিচাপে পৰিচিত কোহলীয়ে সামাজিক মাধ্যমত এই বাৰ্তা প্ৰকাশ কৰিছে। তেওঁৰ এই ঘোষণাই স্বাভাৱিকতে ভাৰতীয় টেষ্ট ক্ৰিকেটৰ এটা যুগৰ অন্ত পেলালে। বিৰাট কোহলীয়ে খেলুৱৈ জীৱনত 123খন টেষ্ট মেচত গড়ে 46.85 ৰাণেৰে মুঠ 9,230 ৰাণ সংগ্ৰহ কৰিছে। নিজৰ 14 বছৰজোৰা টেষ্ট কেৰিয়াৰত কোহলি, শচীন তেণ্ডুলকাৰ, ৰাহুল দ্ৰাবিড় আৰু সুনীল গাভাস্কৰৰ পাছত ভাৰতৰ 4থজন সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী হিচাপে পৰিগণিত হৈছে। ভাৰতীয় ক্ৰিকেটত সোণালী অধ্যায়ৰ ৰচনা কৰি যোৱা বিৰাট কোহলিৰ অনবদ্য প্ৰতিভাই অনাগত প্ৰজন্মক অনুপ্ৰাণিত কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নিশা 8 বজাত দেশবাসীক উদ্দেশ্যি ভাষণ দিব। ভাৰত আৰু পাকিস্তানৰ মাজত সামৰিক অভিযানৰ সঞ্চালক প্ৰধান পৰ্যায়ৰ বৈঠক আজি সন্ধিয়া অনুষ্ঠিত হয়। বায়ুসেনাৰ সামৰিক অভিযানৰ সঞ্চালক প্ৰধান এয়াৰ মাৰ্শেল এ কে ভাৰতীয়ে কয় যে সন্ত্ৰাসবাদী আৰু সন্ত্ৰাসবাদক সমৰ্থন কৰা আন্তঃগাঁথনিৰ বিৰুদ্ধেহে ভাৰতে যুঁজ দিছিল, পাকিস্তানী সেনাৰ সৈতে নহয়। দেশৰ জনসাধাৰণৰ নিৰাপত্তা আৰু সুৰক্ষা নিশ্চিত কৰাৰ বাবে 10টা কৃত্ৰিম উপগ্ৰহই 24 ঘণ্টাই অহৰহ কাম কৰি আছে বুলি ইছৰোৰ অধ্যক্ষ ডঃ ভি নাৰায়ণনে প্ৰকাশ কৰিছে। আৰু জনপ্ৰিয় ক্ৰিকেটাৰ বিৰাট কোহলীয়ে টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন নিশা 10 বজাত।